বাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। মিছন বসুন্ধৰাৰ অধীনত ৰাজ্যৰ 1200 পৰিয়ালক ভূমিপট্টা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰৰ লোকসেৱা ভৱনত আজি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত আন কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শিলচৰৰ ডুলু চাহ বাগিচাৰ 300 বিঘা ভূমি বিমানবন্দৰলৈ হস্তান্তৰ কৰা হ'ব। তেওঁ লগতে কাৰ্বি আংলঙত ৰাজ্যৰ দ্বিতীয়খন সৈনিক স্কুল স্থাপন কৰাৰ সিদ্ধান্তও আজিৰ মন্ত্ৰীসভাই গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে নৱপ্ৰজন্মৰ মাজত সাহিত্যক অধিক জনপ্ৰিয় কৰি তোলাৰ বাবে ডিজিটেল মাধ্যমৰ সুফল ব্যৱহাৰ কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি উল্লেখ কৰিছে। উচ্চ শিক্ষা বিভাগৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ত আয়োজিত কথাশিল্পীলৈ শ্ৰদ্ধাঞ্জলি আৰু সাহিত্যিক বঁটা আৰু পেঞ্চন প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে এইদৰে কয়। ডাঃ পেগুৱে অনুষ্ঠানত বৰেণ্য কথাশিল্পী হোমেন বৰগোহাঁইৰ আদৰ্শই ৰাজ্যৰ নৱপ্ৰজন্মক সাহিত্য চৰ্চাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰিছে বুলি মন্তব্য কৰে। তেওঁ লগতে বঁটা লাভ কৰা সাহিত্যিকসকলক শুভেচ্ছা জনায়। অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শিক্ষামন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়সমূহক দক্ষতাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায়। ডাঃ পেগুৱে 6টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে প্ৰতিবেদনখন সন্দৰ্ভত মতক সংগঠনৰ পৰা এটা সংশোধনী আহিছে। এই সংশোধনী মৰ্মে পূৰ্বে উল্লেখ নথকা কিছু কথা প্ৰতিবেদনখনত সন্নিৱিষ্ট কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
সংশোধনী এটা আহিছে মতক সংগঠনসমূহৰ পৰা। মতক সংগঠনসমূহৰ পৰা সংশোধনীটো আমি গ্ৰহণ কৰিছোঁ আৰু সেই সংশোধনীটো সন্নিৱিষ্ট হোৱাৰ পাছত আমি মাননীয় মুখ্যমন্ত্ৰী বা কেবিনেটৰ নিৰ্দেশনা মৰ্মে আমি ইয়াক দিল্লীলৈকে প্ৰেৰণ কৰিম। এইটো এটা খুব পজিটিভ যোগাত্মক ৰিপৰ্ট। গতিকে এতিয়া এই প্ৰতিবেদনৰ ফলস্বৰূপে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ আমি এটা ফ্ৰেমৱৰ্ক প্ৰদান কৰিছোঁ, লাভ কৰিছোঁ আৰু এই ফ্ৰেমৱৰ্কটো আমি দিল্লীত দাখিল কৰিম। তালিকাভুক্ত হৈ থকা জনজাতিসকলৰ যিখিনি অধিকাৰ সুবিধা আছে তাক সুৰক্ষিত কৰাৰ কাৰণে
2026 চনৰ অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতিৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি গুৱাহাটীত EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ সন্দৰ্ভত এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত ৰাজ্যৰ সকলো জিলা নিৰ্বাচনী বিষয়া আৰু প্ৰথম পৰ্যায়ৰ পৰীক্ষণ তত্বাৱধায়কসকলে অংশগ্ৰহণ কৰে। নিৰ্বাচন আয়োগৰ জ্যেষ্ঠ উপ নিৰ্বাচনী আয়ুক্ত মনীষ গাৰ্গ আৰু অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ অধ্যক্ষতাত অনুষ্ঠিত এই কৰ্মশালাত নিৰ্বাচনী প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰিবলৈ EVM পৰিচালনাৰ ক্ষেত্ৰত মানি চলিবলগীয়া নিয়মসমূহৰ বিষয়ে আলোচনা কৰা হয়। তদুপৰি হায়দৰাবাদৰ ইলেক্ট্ৰনিক্স কৰ্পৰেচন অব ইণ্ডিয়া লিমিটেডৰ কাৰিকৰী বিশেষজ্ঞসকলে EVM আৰু VVPATৰ বিভিন্ন দিশ সামৰি পৰামৰ্শ আগবঢ়ায়। ৰাজ্যৰ সকলো জিলাতে অহা 11 ডিচেম্বৰৰ পৰা 10 জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব বুলি ৰাজ্যৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়াই প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে। 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 80% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক ডঃ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত কাইলৈ স্কুটাৰ প্ৰদান কৰা হ'ব। এইবাৰ এই বঁটা লাভ কৰা 11,250 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 6,860 গৰাকী ছাত্ৰী আৰু 4,390 গৰাকী ছাত্ৰ আছে। গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কাইলৈ দিনৰ 11 বজাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকিব। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰা ছাত্ৰীয়ে এই বঁটাৰ সুবিধা ল'ব নোৱাৰিব। লখিমপুৰ জিলাৰ এগৰাকী গ্ৰন্থানুৰাগী যুৱকৰ উদ্যোগত কিতাপ পঢ়াৰ বৌদ্ধিক আন্দোলন গঢ়ি তোলাৰ লক্ষ্যৰে আজি আজাদ অঞ্চলৰ বাঁহপাতিত এখন বিনামূলীয়া গ্ৰন্থমেলা অনুষ্ঠিত হয়। বিশিষ্ট সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঁইৰ জন্মদিৱসৰ সৈতে সংগতি ৰাখি গ্ৰন্থ আৰু অধ্যয়ন দিৱস শীৰ্ষক এটা কাৰ্যসূচীও অনুষ্ঠিত হয়। জীৱন্ত শইকীয়া নামৰ ব্যক্তিজনৰ উদ্যোগত আয়োজিত এই গ্ৰন্থমেলাত প্ৰায় 20,000 পঢ়ুৱৈক গ্ৰন্থ যোগান ধৰাৰ লগতে বিদ্যায়তনিক আৰু বিনোদনধৰ্মী প্ৰায় 40,000 গ্ৰন্থ মজুত ৰখা হয়। বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াই এই গ্ৰন্থমেলা উদ্বোধন কৰি আনন্দ প্ৰকাশ কৰে। চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগ তথা ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আজিৰে পৰা 17 বছৰ অনুৰ্ধ ল'ৰাৰ চাহ জনজাতি আৰু আদিবাসী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। তিনিচুকীয়াৰ ডুমডুমা টাউনফিল্ডত আজি এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। অহা 7 জানুৱাৰীলৈকে হ'বলগীয়া এই প্ৰতিযোগিতাখনত 29খন জিলাৰ 89টা বিধানসভা সমষ্টিৰ পৰা 1000ৰো অধিক দলে অংশগ্ৰহণ কৰিব। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 বজাত।